গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো অনুজা লোকমুদ্ৰাই। অসম চৰকাৰে ৰাজ্যখনত 2026 চনৰ ভিতৰত দেশৰ দক্ষতা ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে অত্যাধুনিক ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কাম অব্যাহত আছে। ৰাজ্যখনৰ যুৱক যুৱতীসকলৰ দক্ষতা আৰু নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে চৰকাৰে এই প্ৰচেষ্টা অধিক গতিশীল কৰাৰ লক্ষ্য স্থিৰ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ সংখ্যা 2022 বৰ্ষৰ 132ৰ পৰা 2026 বৰ্ষত 250লৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। পূৰ্বে এই প্ৰতিষ্ঠানসমূহত থকা 24,000 আসনৰ সংখ্যা 2026 বৰ্ষলৈ 50,000লৈ বৃদ্ধি হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই প্ৰতিষ্ঠানসমূহত নিয়োগ সন্ধানীসকলৰ বাবে কেৰিয়াৰৰ সুবিধা প্ৰদানৰ বাবে স্বাস্থ্যকালীন প্ৰশিক্ষণ কাৰ্যসূচী দিহা কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। কলকাতাৰ আৰ্জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল কৰ্তৃপক্ষই সুৰক্ষাৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানটোৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ ঐশ্বৰ্য বৈশ্যই জাৰি কৰা এখন নিৰ্দেশনা অনুসৰি নিশা কৰ্তব্যত নিয়োজিত মহিলা চিকিৎসকসকলৰ বাবে জিএমচিএইচৰ কেজুৱেলিটি বিভাগত বিশেষ বাহনৰ ব্যৱস্থা থাকিব। মূল হাস্পতাল চৌহদ, ছুপাৰ স্পেচিয়েলিটি হাস্পতাল, চিএম চেণ্টাৰ আৰু 3 নম্বৰ ছাত্ৰাবাসলৈ অহা যোৱা কৰাৰ বাবে কৰ্তব্যৰত চিকিৎসকসকলে দায়িত্বত থকা কেজুৱেলিটি বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব। কেজুৱেলিটি বিষয়াই কৰ্তব্যৰত মহিলা চিকিৎসকৰ বাবে বাহনৰ ব্যৱস্থা কৰাৰ লগতে এগৰাকী মহিলা সুৰক্ষাকৰ্মী থকাটো নিশ্চিত কৰিব। ইফালে আৰু এটা নিৰ্দেশনা অনুযায়ী ৰোগীৰ সৈতে অহা ৰেড কাৰ্ড থকা পৰিয়ালৰ সদস্যৰ বাহিৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত সন্ধিয়া 6 বজাৰ পাছত আন লোকৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। নিৰ্দেশনাত উল্লেখ কৰা মতে চৌহদৰ পৰা অকৰ্তৃত্বহীনভাৱে থকা লোকসকলক আঁতৰাই পঠোৱাৰ বাবে সুৰক্ষাৰ দায়িত্বত থকা বিষয়াজন দায়বদ্ধ হ'ব। এই ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে বিষয়াজনে ভঙাগড় আৰক্ষীৰ সহায় ল'ব পাৰিব। ইয়াৰোপৰিও নিৰ্দেশনা অনুযায়ী সকলো গৃহৰক্ষী জোৱান, ব্যক্তিগত সুৰক্ষাকৰ্মী আৰু নিৰ্মাণ শ্ৰমিকে সন্ধিয়া 6 বজাৰ পাছত পৰিচয় পত্ৰ পিন্ধিব লাগিব। মৰিগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ মায়ঙত পৰ্যটনৰ প্ৰসাৰ ঘটোৱাৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি মায়ং মহাবিদ্যালয় খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে মায়ং ইন্দ্ৰজাল জাদু মহোৎসৱ অনুষ্ঠিত হয়। পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে জাদু মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। অঞ্চলটোৰ জাদু সংস্কৃতি আৰু স্থানীয় কলা সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰা শোভাযাত্ৰাত কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে মায়ঙৰ জাদু শীৰ্ষক এখন আলোকচিত্ৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। ইপিনে মায়ং মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত মহোৎসৱৰ কাৰ্যসূচীত মায়ঙৰ কেইবাগৰাকীও বৈদ্য আৰু অন্যান্য লোকে অংশগ্ৰহণ কৰে। মহোৎসৱৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচীও গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে মায়ং ইন্দ্ৰজাল জাদু মহোৎসৱৰ যোগেদি অন্ধবিশ্বাসৰ ফলত মায়ঙৰ ঐতিহ্য বহন কৰা জাদুৰ ইতিহাসৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে সংৰক্ষণমুখী পৰ্যটনৰ বাট মুকলি কৰাৰ চেষ্টা কৰা হৈছে। প্ৰস্তুতি বৰ্ষ হিচাপে এইবাৰ এদিনীয়া কাৰ্যসূচীৰে এই মহোৎসৱ উদযাপন কৰা হৈছে যদিও পৰৱৰ্তী বৰ্ষসমূহত দেশৰ বিভিন্ন প্ৰান্তৰ যাদুকৰক একত্ৰিত কৰি সপ্তাহজোৰা বিস্তৃত কাৰ্যসূচীৰে এই উৎসৱ উদযাপনৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ দ্বাৰা পবিতৰা অভয়াৰণ্যৰ লগতে জিলাখনৰ অন্যান্য পৰ্যটন ক্ষেত্ৰসমূহক বিশ্ব পৰ্যটনৰ মানচিত্ৰত মৰ্যাদাপূৰ্ণ স্থান দিয়াৰ উপৰি জিলাখনলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। জলবিদ্যাক কেন্দ্ৰ কৰি মায়ঙত উদযাপন কৰিবলৈ লোৱা এই উৎসৱ দেশৰ ভিতৰতে প্ৰথম যাদুকেন্দ্ৰিক পৰ্যটন উৎসৱ হিচাপে পৰিগণিত হৈছে। অসম সংগ্ৰহালয় সঞ্চালকালয়ে বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে অসম ৰাজ্যিক সংগ্ৰহালয়ত কাইলৈ এখন বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰিছে। আ ছাগা ইন পিক্টৰিয়েলছ ৰিজনেন্স ফ্ৰম দ্য পাষ্ট শীৰ্ষক এই প্ৰদৰ্শনী অহা 30 ছেপ্টেম্বৰলৈ চলিব। কাইলৈ শিক্ষামন্ত্ৰী ডাঃ ৰমেশ বেগুৱে প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই প্ৰদৰ্শনী সোমবাৰ আৰু ৰাজহুৱা বন্ধৰ বাহিৰে প্ৰতিদিনে পুৱা 10 বজাৰ পৰা বিয়লি 5 বজালৈ জনসাধাৰণৰ বাবে মুকলি থাকিব। পবিত্ৰ ভাদ মাহৰ আজি প্ৰথম দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। বিত্তমন্ত্ৰী অজন্ত নায়ক, নিমন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ কাছাৰী পহিলা ভাদৰ দিনটোত গোলাঘাটৰ আঠখেলীয়া নামঘৰত উপস্থিত হৈ ভকত বৈষ্ণৱৰ সৈতে ৰাজ্যৰ উন্নতিৰ বাবে আশীৰ্বাদ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আৰু বিত্তমন্ত্ৰী অজন্ত নায়কৰ প্ৰচেষ্টাত 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নামঘৰৰ মণিকূট আৰু দুমধলীয়া অতিথি গৃহৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অসমীয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 20 লাখৰো অধিক পকী ঘৰৰ অনুমোদন লাভ কৰিছে বুলি জানিবলৈ দিছে। ইয়াৰে 19 লাখতকৈ অধিক ঘৰৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে। আমাৰ বাতৰি ইমানতে অন্ত পৰিল।